इंडिया ये न्यू दिल्ली म्यूरोशी पीने विंजी जो यूं अनी साऊ मा म्यूदमी छाऊ का लुखा याऊ नीरे म्यूदमी लुईठांग का टेलीफोन खोला रारी गु पीचा पीनी वाले ये बो खामे लाइन टिशिटी नंबर गु सुया का पीकेरे निका टस्सिं पीकेरा पी बारे टूजिंगा म्यूरो मा अतेने से तो ने युए चांदुले दुगु लुओजी का वाइन अरमा प्यूचिंगे पी एरी प्यूचिंग खाया दुहा अतेबा संशों द्वारे पिया बे पी बारे कुछ डी ये बो टेलीफोन लाइन ने सेटवे लाजारे म्यूदमी रुहा मचोंजबू म्यालू लानी बावी निजे में टेलीफोन चेंबांग ठाउंगाया जोला खोरा टुया रे लुसु बारे टेलीफोन सेटवे लादू रुए टुए जोहा लिंबाई संया सोगा मु दमाम हो इंडवी चैंपे मुने पतेलु टाइंचा जारा रुए पी बारे टेलीफोन खोरा गा चिंग चाराई मार चिंग हा अनियां सें तमाते ये चीरे सें पी पी सोयिंग बोया याजुए मुरी पीते कोठी लियाओ सोगा खाया मु अदमा प्यूचि मुने मिंगला लेपुए के साजा अचंपे नौशे मु सातपिनु पी पारे म्यूदमी ये लुशादू फाडीजा फारूकी हा सीमांगेंगो उसाउं दुदु पी पारे तुगा ती प्यतना दुवी हा अते महोपे मेलोले अते संगारो अयिंगालो शेलो चाउलो तुम्या तीये इन्हें खाया मा केये खाया मा सोलो निंगनेरे अच्छे इन्हें म्यो महोटा
The good part about this, my experience in helpline is that women have become very assertive.
Jama di atwe jong ga ya lai de ajo ya la ga ro amyo thami re ha po pi ro pyo ye so ye shi la ja de a chat ba be. Lein mai san ya so ga khan ya yin thau ma pyo ye ja bu. Tharo name pyet ma a thin the ma khan ya ma go so yin ne sei phit de a chaw tia go tharo jaw lwa nai ga ja da phit par de.
2012 khu ni December 16 yin ni ga New Delhi town by Munyaka yakwe ma pho myo da tu ne baska si la de atet 23 ne ywe chang tu tu ha baska ma ma ba win myo da 6 u ga gwain atama pyu chin ke lo ai dai kai mu ye dan ya dui chang 23 ye cha atet shin pi Singapore ma a ye bo se ku ta ya ga ni atet song song twa kwe lo India naingan dui ma yo naingan daga ma ba au au taw nwin phit kae ja de tadin ko taw ra shin mya pyan pyaung ma mi cha ba le me पेलोबिन शिजीरो इंडिया मा म्यूदमी रिबो अचंपे मुहा यत्तम त्वागे बाऊ अदमा प्यूचे मुडवेजा मका ओसुलाई अदमा प्यूचे मुडवे सेप फिनीरे सेप तोका याफुया त्रिनी ट्वेपो के बारे इंडवीन अचंपे मु किसा यहाले अटोली सोयिं बुया फिप बारे डबी मेलुले ओसुने अदमा प्यूचे मु फिया पी इंडिया नाइंगा मारो टिंचटे उबरी रिगो अटीप्यु पे नाइंगे पी अरमा प्यूचे मु पिदन हा पोपी पिंटन लागेरा चुया बारे म्यूदमी म्या स्वयं मिटे कमिशन अफवें टू उपिते राजना कुमारी का सेजो निबाउ म्या स्वा म्यूदमी रुवे निंखा नियारा गो लखने शेयो जारे इंडिया नेंगा मा तबोटा म्यें रुवे प्यांगले लारा चुया रे लुकुलु प्यो बारे
मेजॉरिटी ऑफ इंडियन वुमेन स्टिल आर अंडर द क्लाउड ऑफ ऑल काइंड्स ऑफ सोशल एंड इलीगल प्रेशर
इंडिया नाइंगा मा म्यूदमी म्याजु हा लुमु ये यो उबरे जाऊं या वा फिर आप ए मु म्यो म्यो को खाने जा जे फिर बारे तबे में म्यो ने पिन्यारे म्यूदमी रेगारो पोपी तड़ी शिला जा वावी प्यो ये सो ये शिला जा रे प्यांग ने सागु म्यंटुए ने या वावी लेला डांसा पिन्यारे कोबो को योंजी जे पोशी जा रे म्यूदमी रेगा गाँव सा मु प्याता ना जा रागु चमारु अकुटुए ने या वारे आत्मा प्यूचे ने फिर टाइम जा रहा टू ला रहा अयिंगा ये मा त्वा टाइम ते ग्यूम साइडा त्याइस निकाले ये युमु निकुए ढारुए जाऊं टाइमलेम ठूबू सो भी निये निजा रे इंडिया लू अप्वेसी मा खुशो उबरी जाऊंगो पोपी योंची शिला रे येलकना टुया रे लो अनाबाइनुगा प्योवारे पिगेरे निकुंबाइने टीने सांबाइ मा � लुंगांग खुए मा लिंबाई साया का इंडिया प्याओ नाशमु पियन खुखा द्रिंजी लागे बारे दिखुगारो नमेजी त्याहका मैगज़ीन ए एडिटा पिटे टारुं टेचो हा अम्योतमिंगे मुरांट उगो होटे डाली गाड़ी मा लिंबाई साया सोगारे मुबे पिपी နောက်တစ်ခုကတော့ပင်စင်စာတရားသူကြီးချုပ် AK ခန်ကူလီကဥပဒေလုံတင်တူးကိုလိမ်ပိုင်းဆိုင်ရာစော်ကားတဲ့အကြောင်းဆွဆွဲချင်းခံရလို့စုံစမ်းစစ်ဆေးခံရတဲ့အမှုပဲဖြစ်ပါတယ်။တရားသူကြီးဟောင်းကတော့သူ့မှာအပြစ်မရှိဘူးလို့ညင်းပါတယ်။မြို့သမီးတွေလှူရှားသူတွေကတော့ဒီလိုအာဏာရှိတဲ့လွှမ်းမိုးနိုင်တဲ့အမျိုးသားတွေပါဝင်ပတ်သက်လာတဲ့အမှုတွေကိုတိုင်ကျက်ဖွင့်နိုင်တာဟာလွန်ခဲ့တဲ့တစ်နှစ်ကဆိုစိတ်ကူးတဲ့မှာတော့မထည့်နိုင်ခဲ့ဘူးလို့ထောက်ပြကြပါတယ်။ခုခါမှာတော့အမျိုးသမီးကိစ္စရပ်တွေဥစားပေးလာခဲ့ပြီးပိုပြီးဂရုစိုက်လာကြတာတွေ့ရတယ်လို့လည်းသူတို့ကပြောကြပါတယ်။ဒီအမှုတွေကနေထွက်ပေါ်လာတဲ့အဖြေတွေဟာအမျိုးသမီးတွေပေါ်အကြမ်းဖက်မှုကိုကင်တွယ်ဖြေရှင်းရမှာအတီးပြုတ်တဲ့ပိုတင်းချက်တဲ့ဥပဒေတွေရဲ့ထိရောက်မှုကိုမှတ်ချက်တင်စမ်းသပ်မှုတရအဖြစ်လေးအများကစောင့်ကြည့်နေကြတာဖြစ်ပါတယ်။ရောက်ပြီရရေယူရမှာနှိကွေဒါဟာလေစိုးရင်မကင်းဖြစ်မှုကြီးတရဖြစ်ပါတယ်ပြီးခဲ့တဲ့နှစ်ဒီဇင်ဘာလကအုပ်စုလိုက်အတ္တမပြုကျင့်တဲ့အမှုမှာမြ мян ထက်တဲ့ရေယူပေးဖို့တောင်းဆိုချက်တွေထွက်ပေါ်လာတာကြောင့်လေတရခံလေးဦးဟာတည်ရန်စီရင်ခြင်းခံခဲ့ရပါတယ်ဒါပေမဲ့လို့လေတခြားလူတွေအတွက်ကတော့တရားရုံးတော်ကနေပြစ်ဒဏ်ချမှတ်ပေးဖို့ကတော့စောင့်စားနေကြဆဲပဲဖြစ်ပါတယ်ပြီးခဲ့တဲ့နှစ်အတွင်းမှာအစုရနေနှစ်ဒီအမှုတွေကိုမြ мян ထက်ထက်စီရင်ခြင်းမပြုနိုင်တဲ့အတွက်တရားရေးစနစ်ကိုအမျိုးသမီးရေလှုပ်ရှားသူရန်ဂျာနာကူမာရီကပြစ်တင်လိုက်ပါတယ
် Not that all the cases have been investigated not that all the complaints have been filed to the court
အမှုအားလုံးကိုစုံစမ်းစစ်ဆေးတာမတွေ့ရသေးပါဘူးအမှုအားလုံးတရားရုံးရောက်တဲ့အခြေအနေလည်းမတွေ့ရသေးပါဘူးဒါကြောင့်လိမ်မိုင်းဆိုင်ရာကိုထိလက်ရောက်စော်ကားခံကြရတဲ့အမျိုးသမီးတွေကိုစားအရေးယူပေးနိုင်ဖို့ကြံ့ကြာမှုတွေရှိနေစေဖြစ်ပါတယ
်။နိုင်ငံရေးရဆောင်ရွက်ပြည်ရှင်တဲ့စိတ်မရှိတော့မှမျှော်လင့်ချက်ထားနိုင်မှုကအရေးကြီးတယ်လို့ညွတ်တယ်လို့ရှိလူမှုရေးသိပ္ပံပညာရှင်ဒီပန်ကာဂုပ္တာကပြောပါတယ်။ညွတ်တယ်လို့မှအုပ်စုဖွဲ့အတ္တမပြုကျင့်တဲ့ဖြစ်ရပြီးလူငယ်အမျိုးသားတွေနဲ့အမျိုးသမီးတွေကြားမကျေနပ်မှုတွေတပြေးညီခံစားကြရတာတွေ့ရတယ်လို့လည်းသူကပြောပါတယ်။ဒါကြောင့်အမျိုးသမီးကိစ္စရက်တွေကတဆင်အပြောင်းအလဲကိုလူငယ်တွေနည်းနည်းဖော်ဆောင်နိုင်ဖို့ရာမျှော်လင့်ချက်ကိုမပြတ်တင်ချဘူးလို့သူကပြောပါတယ်
။ They have not been internally fractious. They've not based on cleavages and divisions in society.
လူငယ်တွေကြားမှာဒီကိစ္စနဲ့ပတ်သက်လို့သဘောထားကွဲတာမတွေ့ရပါဘူး။လူအဖွဲ့အစည်းမှလည်းအမြင်ကွဲတာတွေမရှိပါဘူး။အများစုကနိုင်ငံထံကနေပြီးတော့နိုင်ငံသားတွေကသူတို့ရဲ့အခွင့်အရေးကိုတောင်းဆိုကြတာတွေ့ရပါတယ်။ဒီဖြစ်ရမှာတော့အဓိကအခန့်ကဏ္ဍကပါနေတာကလူငယ်တွေဖြစ်ပါတယ်။ဒီလိုမျိုးမကျေနပ်မှုကိုထုတ်ဖော်ပြောကြတာတွေဆက်လုပ်သွားကြလိမ့်မယ်လို့မျှော်လင့်ပါတယ်။ဇက်စနစ်နောက်စင်းရဲချမ်းသာလူရန်းစားကွာခြားမှုနဲ့အခြားစိတ်ဝမ်းကွဲပြားမှုတွေရဲ့လွှမ်းမိုးမှုကိုအရှုံးမပေးသင့်ပါဘူး
။မြို့သမီးတွေလှုပ်ရှားသူတွေကတော့မြို့သမီးများပေါ်အကြမ်းဖက်မှုနဲ့ပတ်သက်လို့လောက်ကွင်စရာတွေအများကြီးကြန့်ရှိနေသေးတယ်လို့ဆိုပါတယ်။အထူးသဖြင့်အိန္ဒိယနိုင်ငံရဲ့လူဦးရေ3ပုံ2ပုံနေထိုင်တဲ့ကြီးလက်ဒေသတွေမှာဆိုရင်အပြောင်းအလဲတွေဟာပိုပြီးနှိကွေမှာကိုလေသူတို့ကစိုးရင်နဲ့ရှိပါကြောင်းတင်ပြရင်ဒီသတင်းပါရဲ့မြို့သူများကန္တာကိုနှီးကုန်းချုပ်အပ်ပါလိမ့်ရှင် You can bend but never break me cause it only serves to make me more determined